নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে। একবিংশ শতিকা ভাৰতসহ পূব এছিয়াৰ দেশসমূহৰ বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৱাহাটী, আগৰতলা, গেংটক, আইজল, শ্বিলং, ইটানগৰ আৰু কোহিমাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান চহৰৰ মহানগৰসমূহৰ দৰে বৃহৎ সম্ভাৱনা আছে। অষ্টলক্ষ্মী মহোৎসৱৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে প্ৰথম আৰু অনন্য এই মহোৎসৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগৰ অপাৰ সুযোগ মুকলি কৰিব। তেওঁ লগতে এয়া উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়ক, কাৰুশিল্পী, কলাকুশলীৰ লগতে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে বৃহৎ সম্ভাৱনা বুলি অভিহিত কৰে। চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক আৱেগ, অৰ্থব্যৱস্থা আৰু পৰিস্থিতিতন্ত্ৰৰ সৈতে সংযুক্ত কৰাৰ বাবে কাম কৰি আছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে অষ্টলক্ষ্মী উত্তৰ পূৰ্বাঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ উৎসৱ আৰু বিকাশৰ নতুন পুৱাৰ পৰ্ব। এই উৎসৱে বিকশিত ভাৰত অভিযানক আগুৱাই লৈ যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। তিনিদিনীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 85খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু 28খন নতুন নৱোদয় বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অসমত 6খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ স্থাপনৰ ফলত প্ৰায় 82,560গৰাকী শিক্ষাৰ্থীয়ে বহনসাধ্য উচ্চমানৰ শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ'ব। এই সিদ্ধান্তৰ ফলত 5,388টা নিয়মীয়া পদ সৃষ্টি হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছাম 2025ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমণক আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে এডভান্টেজ আছামলৈ আনুষ্ঠানিক আমন্ত্ৰণ জনায়। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত গ্ৰহণ কৰা আঁচনিৰো পৰ্যালোচনা কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ৰেলগাড়ীসমূহৰ পথ পৰিৱৰ্তন আৰু এটা পথৰ পৰা আন এটা পথলৈ সুৰক্ষিতভাৱে পাৰ হোৱাৰ বাবে হাইড্ৰাক্ৰেম আৰু বেগহ লোডাৰৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা এটা অভিনৱ প্ৰণালী আৰম্ভ কৰিছে। যোৱা 29 নৱেম্বৰত গুৱাহাটীৰ মালিগাঁওস্থিত পাণ্ডু পৰীক্ষামূলক ভিত্তিত সফলতাৰে সম্পন্ন কৰা এই উদ্ভাৱনে ৰেলপথৰ সুৰক্ষা আৰু তদাৰক সুনিশ্চিত কৰাত সহায় কৰিব। নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ সভাপতি দীপেন বড়ো, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। দলটোৱে কোকৰাঝাৰত হ'বলগীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ 57সংখ্যক অধিৱেশনলৈ শ্ৰীশ্বাহক আমন্ত্ৰণ জনায়। সাক্ষাৎকাৰত বিটিআৰৰ চুক্তিৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। দলটোৱে দিল্লীত এটা পথ বৰদুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নামকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে আৰু হস্ত অনুসূচীৰ 125 সংখ্যক সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ দাবী উত্থাপন কৰে। 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ ব্ৰহ্মপুত্ৰ নৈ ধুবুৰীৰ পৰা শদিয়ালৈ জলপথ উন্নয়নৰ কাম 71%ৰো অধিক সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি লোকসভাত এই কথা সদৰি কৰে। তেওঁ কয় যে এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বগীবিল মাল পৰিবহণ কেন্দ্ৰৰ নিৰ্মাণ, যোগীখোপা কেন্দ্ৰৰ নিৰ্মাণ, পাণ্ডু বন্দৰৰ পৰা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ পথৰ বিকাশ, পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধা আৰু জলপথ উন্নয়নৰ কাম চলি আছে। মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰী গোচৰত কামৰূপ জিলাৰ নিলম্বিত অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাসহ 3জনৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত বিশেষ অভিযোগনামা দাখিল কৰে। সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰী গোচৰত নিলম্বিত হোৱা অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাৰ বিৰুদ্ধে আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰো চলি আছে। অধিক সম্পত্তি আহৰণৰ তথ্যৰ ভিত্তিত তদাৰকী কোষে পূৰ্বতে অভিযুক্ত সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত আজিৰে পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বিধানসভা সমষ্টিভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। সোণাৰী ৰাজহুৱা খেলপথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰতিযোগীসকলক শুভেচ্ছা আৰু অভিনন্দন জনায়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।